আকাশলৈ গুৱাহাটী। মই আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিকেইটা হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ ষ্টেডিয়ামত এছিয়ান গেমছত অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈৰ সৈতে মত বিনিময়, পৰিসংযোগ উন্নীতকৰণৰ বাবে 1000 কিলোমিটাৰ পথ প্ৰকল্প, নতুন কাৰ্যালয় ভৱনৰ বাবে অতিৰিক্ত অনুমোদন, গ্ৰাম্য পথ আৰু দলঙৰ বাবে নাবাৰ্ডৰ পৰা ঋণ গ্ৰহণকে ধৰি কেইবাটাও কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ, ৰাজ্যৰ সকলো অঞ্চলৰ পৰা শীঘ্ৰে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশা প্ৰকাশ, 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীৰ বাবে অনলাইন প্ৰ পত্ৰ প্ৰেৰণৰ প্ৰক্ৰিয়া আৰম্ভ, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি মানসিক স্বাস্থ্য দিৱস পালন, আৰু ICC এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দুখন খেলত আজি ইংলেণ্ড বাংলাদেশ আৰু শ্ৰীলংকা পাকিস্তানৰ মুখামুখি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ ষ্টেডিয়ামত এছিয়ান গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰিব। চলিত বৰ্ষৰ এছিয়াডত ভাৰতীয় খেলুৱৈসকলৰ অভূতপূৰ্ব কৃতিত্বৰ বাবে তেওঁলোকক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহৰ বাবে উৎসাহিত কৰাৰ প্ৰয়াসস্বৰূপে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে এইবাৰৰ এছিয়ান গেমছত ভাৰতে 28টা স্বৰ্ণসহ মুঠ 107টা পদক লাভ কৰিছে। পদকৰ সংখ্যাৰ ক্ষেত্ৰত এয়া ভাৰতৰ এছিয়ান গেমছত সৰ্বোত্তম প্ৰদৰ্শন। এই মতবিনিময় অনুষ্ঠানত এছিয়াডত অংশ লোৱা ভাৰতীয় খেলুৱৈ, প্ৰশিক্ষক, ভাৰতীয় অলিম্পিক সংস্থাৰ বিষয়া, ৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থাৰ প্ৰতিনিধিৰ লগতে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ বিষয়াসকলে অংশগ্ৰহণ কৰিব। অসম মন্ত্ৰীসভাৰ কালি অনুষ্ঠিত বৈঠকত পথ সংযোগ উন্নীতকৰণৰ বাবে 3000 কোটি টকা ব্যয়েৰে 1000 কিলোমিটাৰ পথ প্ৰকল্প, কৰায়ত্তৰ আধাৰত নতুন কাৰ্যালয় ভৱনৰ বাবে অতিৰিক্ত অনুমোদন, নিৰ্মিত গ্ৰাম্য পথ আৰু চাৰিখন দলঙৰ উন্নীতকৰণৰ বাবে নাবাৰ্ডৰ পৰা ঋণ গ্ৰহণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকে কৰায়ত্তৰ আধাৰত নতুন কাৰ্যালয় ভৱন নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত কামৰ বাবে 11,51,00,000 টকাৰ অতিৰিক্ত অনুমোদন জনায়। এই নতুন কাৰ্যালয় ভৱনটো আপগ্ৰেডেড ৰুম, প্ৰেক্ষাগৃহ, কনফাৰেন্স হল আদি অত্যাধুনিক সুবিধা সম্পন্ন হ'ব। কেবিনেটে লগতে চুপাৰজাৰত সামগ্ৰিক নগৰ বিকাশ নিশ্চিত কৰিবলৈ আৰু উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বাবে ষষ্ঠ অসম ৰাজ্যিক বিত্ত আয়োগৰ অধীনত প্ৰকল্প আৰম্ভণিৰ বাবে চুপাৰজাৰ পৌৰসভা পুঁজিৰ ব্যৱস্থাত অনুমোদন জনায়। তদুপৰি অসম চৰকাৰৰ আনৰ দ্বাৰা অনুমোদিত প্ৰকল্পৰ বাবে নাবাৰ্ডৰ পৰা 950,43,00,000 টকাৰ ঋণ সংগ্ৰহতো বৈঠকে অনুমোদন জনায়। ইয়াৰ লগতে আনলৈ 3000 কোটি টকা ব্যয় সাপেক্ষে অসমলৈ অধীনত নতুন 1000 কিলোমিটাৰ পথ প্ৰকল্প হাইস্পীড ইকনমিক কৰিডৰৰ বাবে নীতিগত অনুমোদন জনায়। আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ চাৰিওফালে 1 কিলোমিটাৰ দূৰত্বৰ বাবে তিনিচুকীয়াৰ পদমনা বন্যপ্ৰাণী অভয়াৰণ্য তথা পৰিৱেশ সংবেদনশীল অঞ্চল হিচাপে ঘোষণা কৰিবলৈ সংশোধিত খচৰা অধিসূচনাত বৈঠকে অনুমোদন জনায়। তদুপৰি চলিত বছৰৰ নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰীত কালি তিনিচুকীয়া, উত্তৰ লখিমপুৰ আৰু নগাঁৱত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়া হয়। জিলা উত্তৰখনক কেবিনেট বৈঠকৰ বাবে ব্যয় 5 লাখলৈ সীমিত কৰিবলৈ পৰামৰ্শ দিয়া হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ সকলো অঞ্চলৰ পৰা শীঘ্ৰে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা হ'ব বুলি আশা প্ৰকাশ কৰিছে। নৰেন্দ্ৰ মিলিটাৰী ষ্টেচনত 2 লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি দিয়া ভাষণত কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমান আপস্পা বলবৎ হৈ থকা 4খন জিলাত অহা ছমাহত কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি পৰ্যালোচনা কৰি আইনখন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰ আৰু সেনাবাহিনীৰ মাজত প্ৰাক্তন সেনাবাহিনীৰ লোক আৰু তেওঁলোকৰ পৰিয়ালৰ দক্ষতা বিকাশৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ডঃ শৰ্মাই ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সেনাবাহিনীয়ে গ্ৰহণ কৰা ভূমিকাৰ শলাগ লয়। তেওঁ কয় যে ৰাজ্যখনলৈ সুস্থিৰ অৱস্থা ঘূৰাই অনাৰ ক্ষেত্ৰত প্ৰায় 4টা দশক ধৰি সেনাবাহিনীয়ে ত্যাগ স্বীকাৰ কৰি আছে। ইয়াৰ বাবে অসমৰ লোকসকল তেওঁলোকৰ ওচৰত নিৰ্ণয় হৈ থাকিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকলৰ বাবে অনলাইন প্ৰ পত্ৰ প্ৰেৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই সন্দৰ্ভত পৰিষদে জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা 31 অক্টোবৰলৈকে অনলাইন প্ৰ পত্ৰ প্ৰেৰণৰ প্ৰক্ৰিয়া চলি থাকিব। পৰিষদে ইতিমধ্যে ঘোষণা কৰা অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথমবাৰৰ বাবে অনলাইন চিট ব্যৱহাৰ কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলক বস্তু ধৰণৰ প্ৰশ্নৰ উত্তৰ কৰাৰ বাবে অনলাইন চিট প্ৰেৰণ কৰা হ'ব। ইংৰাজী, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়কেইটাৰ ক্ষেত্ৰত মুঠ 50% বস্তুধৰ্মী প্ৰশ্ন থাকিব। একোটা প্ৰশ্নৰ বিপৰীতে এক নম্বৰকৈ থাকিব আৰু এগৰাকী পৰীক্ষাৰ্থীক এখন কৰণৰ চিট প্ৰদান কৰা হ'ব। বাকী 50% প্ৰশ্নৰ উত্তৰ কৰাৰ বাবে শিক্ষাৰ্থীসকলক 16 পৃষ্ঠাৰ উত্তৰ বহি প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে অসম মাধ্যমিক শিক্ষা পৰিষদে প্ৰকাশ কৰা সময়সূচী অনুসৰি অহা 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈকে এই পৰীক্ষা অনুষ্ঠিত হ'ব। অৱশ্যে এই পৰীক্ষাৰ পূৰ্বে পৰিষদে অহা 2 আৰু 3 ফেব্ৰুৱাৰীত ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব। ৰাজ্য চৰকাৰে সংস্কৃতি পৰ্যটন বিভাগৰ উদ্যোগত অহা 25 অক্টোবৰৰ পৰা 2024 বৰ্ষৰ 7 ফেব্ৰুৱাৰীলৈ অসম সাংস্কৃতিক মহাসংগমৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি দিছপুৰ জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত বিয়লি 3 বজাত সাংস্কৃতিক মহাসংগমৰ স্মৃতিচিহ্ন, প্ৰতীকচিহ্ন, শিক্ষগীত, পৰ্টেল আৰু বিচাৰকৰ সামগ্ৰীৰ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে সাংস্কৃতিক মনোৰঞ্জন কাৰ্যসূচীৰ অধীনত প্ৰতিখন গাঁও পঞ্চায়ত, ৱাৰ্ড, ভি চি ডি চি আৰু এন এছ চি পৰ্যায়ত জ্যোতি সংগীত, ৰবীন্দ্ৰ সংগীত, বিষ্ণুৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, বিহু নৃত্য আৰু অসমৰ লোকনৃত্যৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে বয়সৰ সময়সীমা ক শাখাৰ বাবে 12-18 বছৰ, খ শাখাৰ বাবে 19-24 বছৰ আৰু গ শাখাৰ বাবে 25-35 বছৰ হ'ব লাগিব। আগৰ প্ৰতিযোগীসকলে অফলাইন আবেদন পত্ৰ directorculture.assam.gov.in ডাউনলোড কৰি আজিৰ ভিতৰত পঞ্চায়তৰ কাৰ্যালয়, পৌৰসভাৰ কাৰ্যালয় অথবা খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত জমা দিব লাগিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ চিৰাং জিলাত এখন গণসমাৱেশত অংশগ্ৰহণ কৰিব। এই উপলক্ষে দ্বিতীয় মুখ্য কাৰ্যবাহী সদস্য প্ৰণৱ বৰাই জনসংখ্যা গণসমাৱেশ অনুষ্ঠিত হ'ব লগা স্থান পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে চিৰাঙত উপস্থিত হৈ বিজয়নাথ কুমাৰ কুকলাৰত এখন নৱনিৰ্মিত পক্ষী দলং মুকলি কৰিব। তেওঁ লগতে জিলাখনৰ বাছুগাঁও চহৰত নিৰ্মাণ কৰি উলিওৱা ৰেলৱে উৰণসেতু মুকলি কৰাৰ উপৰি কাজলগড়ত জিলা ক্ৰীড়া ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন আৰু জলজীৱন আঁচনি প্ৰকল্পৰ উদ্বোধন কৰিব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস। মানসিক স্বাস্থ্য এটা সাৰ্বজনীন মানৱ অধিকাৰ মূলমন্ত্ৰৰে প্ৰতিজন ব্যক্তিৰ মানসিক স্বাস্থ্য সুৰক্ষা দিয়া তথা এই সন্দৰ্ভত জ্ঞান আৰু সজাগতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতিবছৰ 10 অক্টোবৰত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হয়। এই বছৰে বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ মূলমন্ত্ৰ হৈছে আমাৰ অধিকাৰ। মানসিক স্বাস্থ্যৰ অৱনতি হোৱাৰ ফলত স্কুজোফ্ৰেনিয়া, বাইপোলাৰ এফেক্টিভ ডিছৰ্ডাৰ, হতাশা, আত্মহত্যাৰ প্ৰৱণতা আদিৰ দৰে মানসিক ৰোগ হ'ব পাৰে। অন্যান্য ৰোগৰ দৰে মানসিক ৰোগৰ ক্ষেত্ৰতো চিকিৎসা আৰু যতনৰ প্ৰয়োজন। এই ৰোগ সম্বন্ধীয় যিকোনো সমস্যাৰ বাবে জনসাধাৰণৰ নিকটৱৰ্তী জিলা মানসিক স্বাস্থ্য কোষৰ সৈতে যোগাযোগ কৰাৰ লগতে 1-4-4-1-6 হেল্পলাইন নম্বৰতো যোগাযোগ কৰিব পাৰে। উত্তৰ ছিকিমত বায়ু বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা প্ৰলয়ংকৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 34 জনলৈ বৃদ্ধি পাইছে। ইয়াৰে 2 গৰাকী হৈছে ভাৰতীয় সেনা জোৱান। ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা মতে বৰ্তমানেও 8 জন লোক সন্ধানী নহৈছে। ইফালে এই প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা অসমৰ সেনা জোৱান মৃত্যু কলিতা বাসগৃহত কালি নিশা মেট্ৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰণৱ বড়ো উপস্থিত হয়। বাসগৃহত উপস্থিত হৈ প্ৰণৱ বড়োৱে শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। কামৰূপ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলাখনৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰা শুশ্ৰূষা শীৰ্ষক এখন পৰীক্ষামূলক আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। জিলা আয়ুক্তই এই আঁচনিখন মুকলি কৰিব। অনুষ্ঠানত কামৰূপ জিলাৰ জাতীয় স্বাস্থ্য বিষয়া, জিলা প্ৰকল্পৰ প্ৰবন্ধকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকিব। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীয়ে আজি নতুন দিল্লীত শিশু পুষ্টিহীনতা ব্যৱস্থাপনাৰ বাবে নিৰ্দেশাৱলী মুকলি কৰিব। ইয়াৰ জৰিয়তে অংগনৱাড়ী পৰ্যায়ত পুষ্টিহীন শিশু চিনাক্তকৰণ তথা পৰৱৰ্তী ব্যৱস্থাপনাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ'ব। দেশজুৰি মহিলা আৰু শিশু উন্নয়ন তথা স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে বিশ্বনাথ, হোজাই আৰু টাৱাংপুৰ জিলাৰ পৰা অংশকালীন সংবাদদাতা পদৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীয়ে 20 অক্টোবৰৰ ভিতৰত আবেদন পত্ৰ জমা দিব পাৰিব। প্ৰাৰ্থীৰ স্নাতকোত্তৰ ডিপ্লমা, সাংবাদিকতাৰ স্নাতক বা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। বয়স 24-45 বছৰৰ ভিতৰত হ'ব লাগিব। লগতে প্ৰাৰ্থীৰ জিলা মুখ্য কাৰ্যালয়ৰ পৰা 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা হ'ব লাগিব। ইয়াৰ লগতে প্ৰাৰ্থীৰ ন্যূনতম দুবছৰৰ সাংবাদিকতাৰ অভিজ্ঞতা থকা হ'ব লাগিব। আগ্ৰহী প্ৰাৰ্থীয়ে www.parajanair.gov.in এই বিষয়ে সবিশেষ তথ্য লাভ কৰাৰ লগতে ইয়াৰ বাবে প্ৰয়োজনীয় আবেদন পত্ৰ দাখিল কৰিব পাৰিব। উচিত পৰ্যায়ৰ একোটা প্ৰস্তাৱ আকাৰৰ সৈতে সহ স্বপত্ৰ এটাৰ মাঠে 20 অক্টোবৰৰ ভিতৰত ডাকযোগে অথবা নিজেই আকাশবাণী গুৱাহাটীৰ চামাৰী কাৰ্যালয়ত জমা দিব লাগিব। আবেদন পত্ৰসমূহ হেড অব অফিচ আকাশবাণী গুৱাহাটী চামাৰী গুৱাহাটী 781 সেৱা সমিতিলৈ প্ৰেৰণ কৰিব লাগিব। কৰণা আয়োগে অহা 3 ডিচেম্বৰত গুৱাহাটীৰ হাফ মাৰাথনৰ আয়োজন কৰিছে। পাৰ্যন আয়ৰ উৎসৱ শীৰ্ষক এই হাফ মাৰাথনত অংশগ্ৰহণৰ বাবে পাৰ্যন ইতিমধ্যে আৰম্ভ হৈছে। আগ্ৰহীসকলে www.kurandaguwahatihalfmarathon.in পঞ্জীয়ন কৰিব পাৰিব। আইচিচিৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত দিনৰ 10:30 বজাত হ'বলগীয়া এখন খেলত ইংলেণ্ডে বাংলাদেশৰ বিৰুদ্ধে খেলিব। আনহাতে হায়দৰাবাদত দিনৰ 2 বজাত হ'বলগীয়া আন এখন খেলত শ্ৰীলংকা পাকিস্তানৰ মুখামুখি হ'ব। নাগালেণ্ডে পুৱা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত নেডাৰলেণ্ডছে 9 ৰাণত পৰাস্ত কৰে। ইফালে ভাৰত কাইলৈ প্ৰতিযোগিতাৰ নিজৰ দ্বিতীয়খন খেলত আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া খেলখনত ভাগ লোৱাৰ বাবে ভাৰতীয় দলটো কালি দিল্লীত উপস্থিত হৈছে। ৰাজ্যৰ প্ৰবীণ ক্ৰীড়া সংগঠক শিক্ষাবিদ সমাজকৰ্মী সহজানন্দ ওজাৰ কালি নিশা নগাঁৱৰ নিজৰ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। নগাঁৱৰ আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে 1977 চনৰ পৰা 1984 চনলৈকে অসম ক্ৰিকেট সংস্থাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ কাৰ্যকালতে 1983 চনৰ 17 ডিচেম্বৰত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত গুৱাহাটী নেহৰু ষ্টেডিয়ামত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল। তদুপৰি 80ৰ দশকত ভাৰতীয় দলৰ টীম মেনেজাৰ হিচাপে সৰ্বানন্দ ওজা পাকিস্তান ভ্ৰমণলৈ গৈছিল। সৰ্বানন্দ ওজাই নতুন দিল্লীত নামৰ এখন অসমীয়া দৈনিক কাকতত ক্ৰীড়া সাংবাদিক হিচাপে সেৱা আগবঢ়াইছিল। নগাঁও কলেজ অব এডুকেশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি ওজাৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ ছাপ পৰিছে। ক্ৰীড়া সংগঠকগৰাকীৰ মৃত্যুত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত বিধায়ক ৰূপক শৰ্মাই শোক প্ৰকাশৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। গুৱাহাটীৰ কাহিনীপালাৰ সাংবাদিক কলেজৰ নিবাসী অসম সচিবালয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া আনন্দ বৰাৰ কালি নিশা নিজ বাসগৃহত মৃত্যু হয়। যোগদিন ধৰি চিকিৎসাধীন হৈ থকা বৰাৰ মৃত্যুৰ সময়ৰ বয়স আছিল 73 বছৰ। এতিয়া সময়ক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে যদুমণি শইকীয়াই।
ইজৰাইল পেলেষ্টাইনৰ যুযুধান ৰূপ, 5 ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা, অৰ্থনীতিৰ নবেল বঁটা, প্ৰাপকৰ নাম ঘোষণা, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সূচী ঘোষণা আদি বিভিন্ন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰধান বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা দেখা গৈছে। নতুন দিল্লীত কালি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে 5 ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ বাতৰিটো আজি নিয়মীয়া বাৰ্তা কাকতে লোকসভাৰ ছেমিফাইনেলৰ দামামা বাজিল শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতৰ বাতৰিটোৰ শিৰোনাম 5 ৰাজ্যত নিৰ্বাচনী দুমডুভি, চৰকাৰ আমাৰেই, শাসক বিৰোধী আম্মবিশ্বাসী। দি আছাম ট্ৰিবিউন কাকতৰ এই সন্দৰ্ভত বাতৰিটোৰ শিৰোনাম ইচি এনাউন্সেছ এছেম্বলি পোলছ ইন 5 ষ্টেটছ। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিটোৰ সমান্তৰালকৈ এবিপি চি ভোটাৰৰ প্ৰাক নিৰ্বাচনী সমীক্ষাক লৈ প্ৰস্তুত কৰা এটা বিতং বাতৰি 5 ৰাজ্যৰ 4খনতে কংগ্ৰেছৰ শক্তিশালী উত্থান শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। পেলেষ্টাইনৰ উগ্ৰপন্থী সংগঠন হামাছে ইজৰাইলত আক্ৰমণ কৰাৰ পিছত ইজৰাইলৰ প্ৰত্যাক্ৰমণ আৰু ইয়াৰ পৰিস্থিতিক লৈ প্ৰস্তুত কৰা এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি স্থান দিছে। বাতৰিটোৰ শিৰোনাম ইজৰাইল পেলেষ্টাইনৰ যুযুধান ৰূপ, খাদ্য পানী বিদ্যুৎ বন্ধ কৰিলে গাজাৰ। আমাৰ অসম কাকতৰ বাতৰিটোৰ শিৰোনাম গাজা দখল কৰি হামাছ উৎখাত অভিযান। দৈনিক জনমভূমি কাকতে ইজৰাইল পেলেষ্টাইনৰ যুদ্ধক লৈ ভাৰতৰ স্থিতিৰ সন্দৰ্ভত প্ৰস্তুত কৰা এটা বিতং বাতৰি, মধ্য প্ৰাচ্যৰ যুদ্ধক লৈ বিভাজিত ভাৰত, চি ডব্লিউ চিৰ বৈঠকত পেলেষ্টাইনী সমৰ্থন শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে মেট্ৰিকৰ সূচী ঘোষণা আৰু মাৰ্কিন অৰ্থনীতিবিদ ক্লডিয়া গল্ডিনলৈ অৰ্থনীতিৰ নবেল বঁটা আগবঢ়োৱা বাতৰি দুটা প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন।
বাতৰি শেষ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিমা একো বাতৰি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি নতুন দিল্লীৰ মেজৰ ধ্যানচাঁদ ষ্টেডিয়ামত এছিয়ান গেমছত অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈৰ সৈতে মত বিনিময়ত ৰাজ্যৰ সকলো অঞ্চলৰ পৰা শীঘ্ৰ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা প্ৰত্যাহাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আশা প্ৰকাশ আৰু আইচিচিৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দুখন খেলত আজি ইংলেণ্ড, বাংলাদেশ আৰু শ্ৰীলংকা পাকিস্তানৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।